وَمَا كَانَ اسْتِغْفَارُ إِبْرَاهِيمَ لِأَبِيهِ إِلَّا عَنْ مَوْعِدَةٍ وَعَدَهَا إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُ أَنَّهُ عَدُوٌّ لِلَّهِ تَبَرَّأَ مِنْهُ إِنَّ إِبْرَاهِيمَ لَأَوَّاهٌ حَلِيمٌ
আৰু ইব্ৰাহিমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে। তাৰপিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ'ল যে তেওঁৰ পিতা হৈছে আল্লাহৰ শত্ৰু, তেতিয়া ইব্ৰাহিমে তাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিছিল। নিশ্চয় ইব্ৰাহিম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।